নমস্কাৰ, এডভেণ্টিষ্ট ৱৰ্ল্ড ৰেডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এতিয়া আপোনালোকে আশাৰ বাণী নামৰ অনুষ্ঠানটি শুনিবলৈ পাব।
নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোকক আমি পুনৰাই স্বাগতম জনাব বিচাৰিছোঁ আমাৰ এই অনুসন্ধানটিত। আৰু আজিৰ পাঠটো হ'ল আন্তিয়কত শুভবাৰ্তা প্ৰচাৰ কৰা। আমি এই বিষয়টো বাচনি কৰ্ম 11 অধ্যায়ৰ 19:25 পদ আৰু 13 অধ্যায়ৰ 1-ৰ পৰা তিনি পদনাৰ ওপৰত আমি ভিত্তি কৰি আজি বিষয়টো আলোচনা কৰিম। প্ৰিয়সকল, আমি চাওঁ জেৰুচালেমত তাৰণা কৰি শিষ্যসকলে তাৰ পৰা বাহিৰ কৰি দিয়াৰ পিছত শুভবাৰ্তাৰ কাম অতি দ্ৰুত গতিত আগবাঢ়িবলৈ ধৰিছিল আৰু ই পেলিষ্টাইনৰ বাহিৰলৈ বিয়পি গৈছিল আৰু বিশ্বাসীসকলে বিশেষ বিশেষ ঠাইত গোট খাই গোট গোট হৈ সংস্থান কৰিছিল অথবা তেওঁবিলাকে মণ্ডলী স্থাপনা কৰিছিল। তেওঁবিলাকৰ কিছুমানে যাত্ৰা কৰি পনীয়াকা কুৰুপ্পা আৰু অন্তিয়কলৈ ফুৰি কেৱল যিহুদী লোকৰ বাদে আন কাৰো আগত ঈশ্বৰৰ বাক্য নক'লে। পৃথিৱীৰ প্ৰায় বিশেষ বিশেষ নগৰতো তেওঁলোকে হিঁচৰিত হৈছিল। যিবোৰ ঠাইৰ নাম উল্লেখ কৰা হৈছিল সেইবোৰ ভিতৰত চিৰিয়া প্ৰধান নগৰ বা ৰাজধানী এণ্টিয়কৰ নগৰৰ মানুহবোৰৰ অতি আনন্দৰে আৰু আগ্ৰহেৰে এই শুভবাৰ্তা গ্ৰহণ কৰিছিল। বিভিন্ন দেশৰ বিভিন্ন জাতিবোৰ বাণিজ্য বস্তু ঠাই বিখ্যাত নগৰলৈ কৰাই আনিছিল। ইয়াৰ বাহিৰেও এই নগৰখন প্ৰেমৰ, শান্তি আৰু আনন্দৰ নগৰ হিচাপে জনাজাত আছিল। কাৰণ এই নগৰৰ চাৰিওফালে অতি মনোমোহা দৃশ্যৰ পৰিপূৰ্ণ স্বাস্থ্যৰ ঠাই আছিল। কৃপা আৰু কুৰিনিয়াৰ দনচাৰকে এই নগৰত মুকলিভাৱে যীশুখ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰিছিল আৰু প্ৰভুৰ হাত তেওঁলোকৰ সহায়কাৰী সেৱাত বহুসংখ্যাত লোক বিশ্বাস কৰি প্ৰভুলৈ মন পাল্টন কৰিলে। পাউলৰ এজন শিষ্য বাৰ্নাবাছে এণ্টিয়কত কাম কৰাত ঈশ্বৰৰ পৰা অধিক আশীৰ্বাদ পাইছিল আৰু মানুহৰ এটা ডাঙৰ দলে প্ৰভুত যোগ দিলে। এনেকৈ যেতিয়া তেওঁলোকে তেওঁলোকৰ কাম অধিকভাৱেৰে বৃদ্ধি পালে তেতিয়া তেওঁ অনুভৱ কৰিছিল যে ঈশ্বৰে এই কাৰ্য আগুৱাই নিবলৈ এজন বিশ্বাসযোগ্য সহকাৰীৰ প্ৰয়োজন। তাতে তেওঁ চাউলক বিচাৰি এই নগৰলৈ গ'ল। যিজনে জেৰুচালেমৰ পৰা ওলোৱাই অহাৰ পিছত কিছুদিনৰ আগতে কিলকিলিয়া আৰু চিৰিয়া অঞ্চলত এইদৰে প্ৰচাৰ কৰিছিল যে পূৰ্বে বাৰ্নাবাছে পৌলক লগ পাই এণ্টিয়কলৈ তেওঁৰ লগত লৈ আহি তেওঁৰ সৈতে একেলগে পৰিচৰ্যা কৰিবলৈ মান্তি কৰিলে। এণ্টিয়ক নগৰক পৌলে তেওঁৰ কাৰ্যৰ উপযুক্ত ঠাই বুলি ভাবিছিল। তেওঁৰ শিক্ষা আৰু জ্ঞানে তথা কাম কৰাৰ উৎসাহে নগৰক বাস কৰা লোক আৰু নগৰৰ সাংস্কৃতিক অনুষ্ঠানত সমাগম হোৱা লোকক অনুপ্ৰাণিত কৰি বাৰ্নাবাছক যে সহায়ৰ প্ৰয়োজন তাৰ প্ৰমাণ দিছিল। তাতে তেওঁলোকে এবছৰলৈকে মণ্ডলীত গোট খাই মানুহৰ এটা ডাঙৰ দলক উপদেশ দিলে। শিষ্যসকলক এতিয়াকতে প্ৰথম খ্ৰীষ্টান বুলি মতা হ'ল। তেওঁলোকৰ প্ৰচাৰ, শিক্ষা আৰু কথা বাৰ্তাৰ এই সকলোবোৰৰ কেন্দ্ৰস্থল যীশুখ্ৰীষ্ট মূল বিষয় হোৱাৰ কাৰণে তেওঁলোক খ্ৰীষ্টান বুলি কোৱা হৈছিল। যীশুখ্ৰীষ্টৰ যেতিয়া ব্যক্তিগতভাৱে উপস্থিত আছিল আৰু শিষ্যসকলক আশীৰ্বাদ দিছিল আৰু তেওঁৰ পৃথিৱীৰ পৰিচৰ্যা কৰা কালত কি কি ঘটনা ঘটিছিল সেইবোৰক শিক্ষা শিষ্যসকলে বাৰে বাৰে মনত পেলাইছিল। কোনো ভাগত নোহোৱাকৈ তেওঁৰ শিক্ষাবোৰ, তেওঁ অলৌকিকভাৱে সুস্থ কৰাৰ কাৰ্যবোৰ অধ্যয়ন কৰিছিল। তেওঁৰ গেটছেমেনী বাগানত হোৱা তীব্ৰ যাতনাবোৰ, তেওঁক শত্ৰুৰ হাতত উদায় দিয়া কথাবোৰ, বিচাৰ আৰু শক্তিবোৰ, তেওঁ শত্ৰুবোৰে কৰা অত্যাচাৰবোৰ বাধা হৈ সহ্য কৰা ধৈৰ্য আৰু মানৱীয়তা কথাবোৰ আৰু তেওঁক যিসকলে এই সকলোবোৰ কৰিছিল তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰা কথাবোৰ, এই সকলোবোৰ ঘটনা কথাবোৰ চকুপানী টুপি কপা কপা উঠেৰে মানুহৰ আগত কৈছিল। তেওঁৰ পুনৰুত্থানৰ, স্বৰ্গৰোহণৰ আৰু এতিয়া স্বৰ্গত মধ্যস্থকাৰী হৈ জাতিৰ পাপমোচনৰ বাবে উল্লাসিত কৰা বিষয়বোৰ কৈ আনন্দিত হৈছিল। এইদৰে যিহেতু তেওঁৰ নামৰ যোগেদিহে তেওঁলোকক খ্ৰীষ্টান নাম প্ৰচাৰ কৰিছিল, শিক্ষা দিছিল আৰু প্ৰাৰ্থনা কৰিছিল, এইকাৰণে মূৰ্তি পূজা কৰাবিলাকে শিষ্যসকলক খ্ৰীষ্টান বুলি কৈছিল। প্ৰকৃততে ঈশ্বৰে তেওঁলোকক এই নাম দিছিল। যিসকলে খ্ৰীষ্টৰ সৈতে যোগ হয় তেওঁলোককে এই ৰাজকীয় নাম দিয়া হয়। এই নামেৰে জাকুবে চিঠি লিখিছিল, ধৰ্মন্ত লোকে তেওঁলোকক অত্যাচাৰ নকৰেনে? তেওঁবিলাকে তোমালোকক হুদাৰ আসনৰ আগলৈ টানি নিনিয়েনে? আৰু যি উত্তম নামেৰে তোমালোকে প্ৰখ্যাত হোৱা সেই নামৰ নিন্দাও তেওঁবিলাকে নকৰেনে? জাকুব 2:6-7 আৰু পিতৰে এইদৰে ঘোষণা কৰিছিল, কিন্তু খ্রিস্টান হওয়ার কারণে যদি দুঃখ ভোগ করে তেন্তে তেওঁ লজ্জিত নহয়। সেই নামেৰে ঈশ্বৰক গৌৰৱান্বিত কৰক। যদি খ্ৰীষ্টৰ নামেৰে খ্ৰীষ্টৰ নামৰ নিমিত্তে নিন্দিত হোৱা তেন্তে তোমালোকে ধন্য, কিয়নো গৌৰৱৰ আত্মা অৰ্থাৎ ঈশ্বৰৰ আত্মা তোমালোকৰ ওপৰত আছে। প্ৰথম পিতৰ 8:16-18 ঈশ্বৰে নিজৰ হাতেৰে তেওঁলোকৰ জীৱনত কাম কৰিব বিচাৰিছে বুলি এণ্টিয়কৰ বিশ্বাসীসকলে জ্ঞাত হৈছিল, কিয়নো ঈশ্বৰে নিজৰ হিত সংকল্পৰ কাৰণে তেওঁলোকৰ অন্তৰত ইচ্ছা কৰা আৰু কাৰ্য সাধন কৰা এই উভয় সাধনকৰ্তা হৈছিল। ফিলিপিয়া 2:13 তেওঁলোকে সেই নগৰৰ মানুহবোৰৰ মাজত আগতে যেনেকৈ আছিল ঠিক তেনেকৈ সাহস কৰি আছিল, কিন্তু তেওঁলোকৰ অন্তৰত বিশ্বাসীৰ ঠাই অধিক গভীৰভাৱে লৈ অনন্ত জীৱনৰ বিষয় অলপেহে গুৰুত্ব দি তেওঁলোকে যাৰ ওপৰত বিশ্বাস আৰু প্ৰেম কৰি পৰিচৰ্যা কৰিছিল তেওঁৰ বিষয়েহে ইতিবাচক সাক্ষাৎ দিছিল। তেওঁলোকৰ বিনম্ৰ পৰিচৰ্যা কাৰ্যৰ দ্বাৰা তেওঁলোকে পবিত্ৰ আত্মাৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি অধিক কাৰ্যকৃত্বৰে জীৱন নিৰ্বাহ কৰিবলৈ শিকিছিল। এইদৰে তেওঁলোকৰ দৈনিক জীৱনৰ বিভিন্ন কামত যীশুখ্ৰীষ্টৰ ওপৰত থকা তেওঁলোকৰ বিশ্বাসৰ সাক্ষাৎ দিছিল। আজিৰ পৃথিৱীৰ ডাঙৰ ডাঙৰ মহানগৰীত বসবাস কৰা বিশ্বাসী খ্ৰীষ্টানসকলৰ বাবে এণ্টিয়কত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ উদাহৰণেৰে এক ডাঙৰ উৎসাহ যোগাব পাৰে। যেতিয়া ঈশ্বৰৰ মনোনীত পবিত্ৰ আৰু বৰকোৱা লোকসকলক নগৰৰ বিশেষ ঠাইত থাকি সেই ঠাইৰ জনসাধাৰণক সামাজিকভাৱে চলাই নিবলৈ চেষ্টা কৰিবলৈ আদেশ দিছিল, তেনে সময়তে নগৰৰ ভিতৰত থকা বিশ্বাসী মণ্ডলীৰ সভ্যসকলে তেওঁলোকৰ ওপৰত ঈশ্বৰে দিয়া বৰবোৰ যে আমাৰ বাবে কাম কৰে সেইটোৱে ঈশ্বৰৰ উদ্দেশ্য আছিল। যিসকলে ঈশ্বৰৰ আমন্ত্ৰণৰ ওপৰত নিজকে সম্পূৰ্ণভাৱে সোধাই দিছিল তেওঁলোকৰ বাবে আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰি ৰখা হৈছিল। এনে কাৰ্যকৰ্তাসকলে যীশুখ্ৰীষ্টলৈ অধিক আত্মিক বিশ্বাস আনিবলৈ কঠোৰ পৰিশ্ৰম তথা চেষ্টা কৰিব আৰু কোনো কালে সেই বাক্য ঢুকি নোপোৱা ঠাইতো ঢুকি পাবলৈ চেষ্টা কৰিব। আজিৰ পৃথিৱীত ঈশ্বৰৰ এই জীৱন্ত বাক্য জীয়াই ৰাখিবৰ বাবে বাইবেলৰ সত্যক জীয়াই ৰখাৰ জীৱিত প্ৰতিনিধিৰ প্ৰয়োজন। পৃথিৱীৰ মহানগৰবোৰত এই সত্য বাক্য সোঁৱৰাই দিবলৈ ঈশ্বৰৰ হাতত অৰ্পণ কৰা তেওঁৰ পৰিচাৰকসকলক যথেষ্ট নহয়। ঈশ্বৰৰ হাতত অৰ্পণ কৰা তেওঁৰ পৰিচাৰকসকল যথেষ্ট নহয়। ঈশ্বৰ কেৱল তেওঁৰ উৎসৰ্গী পৰিচালকসকলে এই কামৰ বাবে আমন্ত্ৰণ কৰা নাই, কিন্তু ডাঙৰ ডক্তৰ, নাৰ্ছ, শিক্ষক, বাইবেলৰ কৰ্মকৰ্তাসকল আৰু বিভিন্ন বৰপ্ৰাপ্ত মণ্ডলীৰ সভ্যসকলক তেওঁৰ শাস্ত্ৰৰ বাক্যৰ জ্ঞান আৰু অনুগ্ৰহৰ শক্তিৰে পৰিপূৰ্ণ হৈ সকলোকে ঈশ্বৰৰ বাক্যৰ বিষয়ে সাৱধান হোৱা নগৰতো তেওঁৰ বাক্য বিলাব লাগিব। সময় অতি বেগেৰে অতিবাহিত হৈ গৈছে, কিন্তু কৰিবলগীয়া কাম এতিয়াও বহু বাকী আছে। বৰ্তমানত পোৱা সুবিধাবোৰৰ অতি জ্ঞানেৰে ব্যৱহাৰ কৰি অগ্ৰগিত কৰিবৰ বাবে প্ৰত্যেকটো সংস্থাই সবিশেষ কাৰ্যৰ ব্যৱস্থা ল'ব লাগিব। পৌলে যেতিয়া বাৰ্নাবাছৰ সৈতে একেলগে কাম কৰিছিল সেয়াই তেওঁক শক্তি দিছিল আৰু ঈশ্বৰে যে প্ৰজাতিসকলৰ মাজত বিশেষ কাম কৰিবৰ বাবে আমন্ত্ৰণ কৰিছিল তাৰ ওপৰতো দৃঢ় বিশ্বাস হৈছিল। পৌলে পৰিৱৰ্তন হোৱা সময়ত ঈশ্বৰে ঘোষণা কৰিছিল যে তেওঁ প্ৰজাতিসকলৰ পুৰোহিত বা ছবি প্ৰধান হ'ব লাগিব। এই আশাৰে তেওঁলোকৰ চকু মুকলি হ'বলৈ আৰু তেওঁবিলাকে আন্ধাৰৰ পৰা পোহৰলৈ, চৈতানৰ অধীনৰ পৰা ঈশ্বৰৰ ঘূৰিবলৈ কাৰণে তেওঁলোকৰ ওপৰলৈ এই তোমাক পঠাওঁ বুলি ঈশ্বৰে কৈছে পাচনি কৰ্ম 26:18 যিজন সৰ্গদূতে অনানিয়ক দেখা দিছিল সেই দূতে পৌলকো একেদৰে কৈছিল, প্ৰভুৱে তোমাক ক'লে তুমি যোৱা, কিয়নো প্ৰজাতি আৰু ৰজাসকলৰ আৰু ইজৰাইলৰ সন্তানবিলাকৰ আগলৈ মোৰ নাম নিবলৈ সেইজন মোৰ মনোনীত পুত্ৰ। পাচনি কৰ্ম 9:15 যেতিয়া পৌলে ইয়েৰুচালেমৰ মন্দিৰত প্ৰাৰ্থনা কৰি আছিল তেতিয়া এজন দূতে আহি তেওঁক এইদৰে কৈছিল, যোৱা, কিয়নো মই তোমাক দূৰলৈ প্ৰজাতিসকলৰ ওপৰলৈ পঠাম। পাচনি কৰ্ম 22:21 এয়া পৌলে নিজেই কোৱা খ্ৰীষ্টান অভিজ্ঞতা এইদৰে পৃথিৱীৰ সকলো ঠাইত প্ৰজাতিসকলৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ঈশ্বৰে পৌলক আদেশ দিছিল। এই বিশাল আৰু অতি কষ্টৰ কাম কৰাৰ বাবে তেওঁ প্ৰশস্ত কৰিবলৈ ঈশ্বৰে তেওঁক নিজৰ অতি উচ্চৰ সম্বোধনলৈ আনি তেওঁ আগত এয়া গৌৰৱময় সৰগৰ সুন্দৰতা দৰ্শন দ্বাৰা প্ৰকাশ কৰিছিল আৰু যি নিগুঢ় তত্ত্ব অনাদি কালৰে তেওঁৰ গোপতে ৰখা হৈছিল নিজৰ ইচ্ছাৰ নিগুঢ় তত্ত্ব তেওঁৰ আগত প্ৰকাশ কৰিবলৈ তেওঁ তেওঁক সহায় অনাক আনক এই জ্ঞান দিব লাগিব। মই নিগুঢ় তত্ত্ব অৰ্থাৎ প্ৰজাতি সকলো যে শুভবাৰ্তাৰ দ্বাৰাই যীশুখ্ৰীষ্টৰ সহধিকাৰী শৰীৰৰ সহভাগী আৰু প্ৰতিজ্ঞাবোৰৰ সহভাগী হয় তাকে তাৰ কথা এতিয়া যেনেকৈ পবিত্ৰ পাচনি আৰু ভাৱতীসকলৰ আগত আত্মাৰ দ্বাৰাই প্ৰকাশিত হৈছে তেনেকৈ আগৰ মানুহবিলাকৰ কালত মনুষ্য সন্তানবিলাকো জন্ম নাছিল। ঈশ্বৰে যি অনুগ্ৰহস্বৰূপ দান তেওঁৰ শক্তিৰ কাৰ্য সাধাৰণ দৰে মোক দিয়া হ'ল। এই অনুসাৰে মই শুভবাৰ্তা প্ৰচাৰক হ'লো। আমাৰ প্ৰভু যীশুখ্ৰীষ্ট ঈশ্বৰে অনন্তকালৰ যি প্ৰতিজ্ঞা অভিপ্ৰায় স্থিৰ কৰিছিল সেই অনুসাৰে ঈশ্বৰৰ জ্ঞান স্বৰ্গীয় ঠাইবোৰত আধিপত্য আৰু ক্ষমাপ্ৰাপ্তিবিলাকক এনে যেন এতিয়া মণ্ডলীৰ দ্বাৰাই জনোৱা হ'ব। এই কাৰণে সকলোৰে সৃষ্টিকৰ্তাৰ ঈশ্বৰৰ আদিকালৰ পৰা লুকুৱা নিগুঢ়ত্বৰ কাৰ্যবাহী তিনিবাৰ কি তাকে সকলোকে দেখুৱাবলৈ আৰু খ্ৰীষ্টৰ অনুসন্ধান কৰিব নোৱাৰা ধনৰ শুভবাৰ্তা প্ৰজাতিবিলাকৰ আগত প্ৰচাৰ কৰিবলৈ সকলো পবিত্ৰবিলাকৰ মাজত সৰুতকৈ সৰু দি মই মোক এই অনুগ্ৰহ দিয়া হ'ল। ইফেচীয়া 3:5-11 এণ্টিয়কত মণ্ডলীৰ বিশ্বাসীসকলৰ লগত থকা বছৰত ঈশ্বৰে পৌল আৰু বাৰ্ণাবাসক উপস্থিত পৰাকৈ আশীৰ্বাদ কৰিছিল কিন্তু এই দুজনকে নিয়মৰ অনুসাৰি শুভবাৰ্তা প্ৰচাৰৰ কাৰণে নিযুক্তি কৰা হোৱা নাছিল। তেওঁলোকৰ খ্ৰীষ্টিয়ান জীৱনৰ অভিজ্ঞতা ইমানেই বৃদ্ধি পাইছে যে ঈশ্বৰে তেওঁলোকক তেওঁৰ বাক্য অতি কষ্টকৰ ঠাইত কঢ়িয়াই নিবলৈ যত নিৰ্দয়ভাৱে তাৰণা পাব লাগিব তেনে কাৰ্যৰ দায়িত্ব তেওঁলোকৰ ওপৰত অৰ্পণ কৰিবলৈ আগ্ৰহ কৰিছিল। খ্ৰীষ্টান মণ্ডলীয়ে এই সময়ত এক বিশেষ যুগত প্ৰৱেশ কৰিছিল। প্ৰজাতিসকলৰ মাজত শুভবাৰ্তা প্ৰচাৰ কৰাত তেওঁলোকৰ ওপৰত অধিক তাৰণা কৰিছিল আৰু তাৰ পৰিণতি হিচাপে মণ্ডলীৰ সভ্য বৃদ্ধি পাই মণ্ডলী শক্তিশালী হৈছিল। এই কামৰ বাবে যি পাচনীসকলক দায়িত্ব দিয়া হৈছিল সিহঁতে মানুহবোৰৰ মাজত থকা সন্দেহ কুসংস্কাৰ আৰু হিংসাবোৰৰ খোলা কৰি দিছিল। ইহুদী আৰু প্ৰজাতিসকলৰ মাজত থকা প্ৰভেদৰ যি প্ৰচিৰ আছিল ভাঙি দিয়াটো তেওঁলোকৰ মূল শিক্ষাৰ বিষয় আছিল। প্ৰভেদৰ প্ৰাচীৰ ইফিচিয়া 2:16 যি প্ৰাচীৰে এই দুইটা জাতি বহু বছৰ অধিক পৃথক কৰি ৰাখিছিল। এই বক্তাবাৰ্তা শুনি যিহুদী ধৰ্মৰ উৎসাহিত বিশ্বাসীসকলে শুভবাৰ্তা প্ৰচাৰকসকলক প্ৰচলিত ধৰ্মৰ বিৰুদ্ধে শিক্ষা দিয়া বুলি অভিযোগ কৰিছিল। তেওঁৰ তাকসকলে যে গভীৰ সমস্যাৰ সন্মুখীন হ'ব তাক ঈশ্বৰে দেখিছিল আৰু তেওঁলোকৰ কাম যে এই প্ৰতিযোগিতাৰ মাজতে হয় তাৰ বাবে তেওঁলোকৰ এই পৰিচৰ্যাৰ কাম সমাজত মুকলিভাৱে কৰিবলৈ বিশেষ পৰামৰ্শ দিছিল। এই মহান শুভবাৰ্তাৰ বাতৰি যে প্ৰজাতিসকলৰ আগত প্ৰকাশ কৰিবলৈ তেওঁলোকক সমাজে দেখাকৈ মুকলিভাৱে ঈশ্বৰৰ হাতত সমৰ্পণ কৰা হৈছিল আৰু তেওঁলোকে ঐশ্বৰিক শক্তিৰে নিযোগ কৰা কাৰ্য সমাজৰ স্বীকাৰ কৰিছিল। পাউল আৰু বাৰ্ণাবাছৰ ইতিমধ্যে ঈশ্বৰৰ পৰা পোনপটীয়াকৈ আদেশ পাইছিল আৰু যি দায়িত্বৰ বোজ তেওঁলোকৰ মূৰত দিয়া হৈছিল তাৰ দ্বাৰা তেওঁলোকে কোনো নতুন শক্তি বা সন্মান পোৱা নাছিল। ই আছিল তেওঁলোকক যি কাৰ্যৰ বাবে নিযোগ কৰা হৈছিল সেই পদৰ বিষয়ে জ্ঞাত হোৱা, সেই কাৰ্যকালৰ অধিকাৰৰ লগত পৰিচিত হোৱা। ঈশ্বৰৰ কাম যে মণ্ডলীৰ ওপৰত অৰ্পণ কৰা হৈছিল ইয়াৰ দ্বাৰা তাক চিকিৎসিত কৰা হৈছিল। পবিত্ৰ আত্মাৰ দ্বাৰা যি পৰিস্থিতিৰ সংযোগ কৰি বিশেষ নিশ্চিত কাৰ্যৰ বাবে পৌল আৰু বাৰ্ণাবাছক তেওঁৰ পৰা বেলেগ কৰা হৈছিল তাৰ দ্বাৰা দেখা যায় যে ঈশ্বৰে নিযোগ কৰা সংস্থা তেওঁৰ উৎসৰ্গিত মণ্ডলীৰ যোগাযোগ ঈশ্বরে নিজেই নিজ কাৰ্য কৰে। বহু বছৰ আগে উদ্ধাৰকৰ্তাজনৰ নিজেই পৌলৰ ওপৰৰ স্বৰ্গৰ কি উদ্দেশ্য তাক পৌলৰ আগত প্ৰথমে প্ৰকাশ কৰিছিল। তাৰপিছত অতি সোনকালে দামাস্কাছত নতুনকৈ গঠিত হোৱা মণ্ডলীৰ সভ্যৰ সৈতে যোগাযোগ কৰি দিছিল। ইয়াৰ ওপৰতো তাত থকা মণ্ডলীয়ে পৰিৱৰ্তন হোৱা পৰিচিজন ব্যক্তিগত অভিজ্ঞতাৰ পৰা তেওঁক নজনাকৈ আৰু বেছিদিন আন্ধাৰত ৰখা নাছিল। আৰু যেতিয়া সমূহ সম্পৰ্কৰ বাহিৰলৈ ওলাই নিবলৈ সেই সময়ত ঈশ্বৰৰ পৰা আদেশ পাইছিল পৌল যে প্ৰজাতিৰ মাজত সুবাৰ্তা প্ৰচাৰ কৰিবলৈ ঈশ্বৰে মনোনীত কৰিলে আৰু মণ্ডলীৰ সহকৰ্মী হ'বলৈ মণ্ডলীয়ে তেওঁক ঈশ্বৰৰ হাতত উৎসৰ্গ কৰিলে তাক পবিত্ৰ আত্মাই মানুহবোৰৰ আগত সাক্ষ্য দিলে। যিকাল এণ্টিয়ক মণ্ডলীত উপদেশ হিচাপে সেৱা কৰি লগুণ দিছিল সেই কালতে পবিত্ৰ আত্মাই ক'লে, যি কৰ্ম কৰিবলৈ মই বাৰ্নাবাছক আৰু চাউলক মাতিলোঁ সেই কৰ্মৰ নিমিত্তে তেওঁলোকক মোক পৃথক কৰি দিয়া। ঈশ্বৰে তেওঁৰ পৃথিৱীৰ মণ্ডলীক তেওঁৰ পোহৰৰ পথ হিচাপে গঢ়িলে আৰু এই মণ্ডলীৰ যোগেদিয়েই তেওঁৰ উদ্দেশ্য আৰু তেওঁৰ ইচ্ছাবোৰৰ বিষয়ে যোগাযোগ কৰিব। তেওঁৰ কোনো দাসে স্বাধীনভাৱে অভিজ্ঞতা দিয়া নাছিল যে যি অভিজ্ঞতা মণ্ডলীৰ অভিজ্ঞতাৰ বিপৰীত, নাইবা মণ্ডলী বা খ্ৰীষ্টৰ শৰীৰে নজনাকৈ কোনো এজন ব্যক্তিক তেওঁৰ ইচ্ছাৰ বিষয়ে কোনো বিশেষ জ্ঞান দিয়া নাছিল। তেওঁৰ ৰাজ্যৰ তেওঁৰ দাস দাসীসকলৰ এনে ঠাইৰ ৰাখে য'ত তেওঁ মণ্ডলীৰ সৈতে অতি উচ্চৰ সম্বন্ধ ৰাখিব পাৰে আৰু যাতে তেওঁলোকক নিজৰ ওপৰত নিৰ্ভৰ নকৰি মণ্ডলীৰ ওপৰত ভৰসা কৰি কামত আগবঢ়াই নিয়ে। মণ্ডলীৰ ভিতৰত এনেবোৰ মানুহ আছিল যিসকলে একেলেঠাৰি ব্যক্তিগত স্বাধীনতা পাবলৈ আগবাঢ়ি গৈ আছিল। তেওঁলোকে অনুভৱ কৰিব পৰা নাছিল যে স্বাধীনতাই দিনচিতীয়া আত্মাই মানৱীয় স্থানলৈ আগুৱাই নিয়াৰ সম্ভাৱনাক য'ত তেওঁলোকে নিজৰ ওপৰত অধিক ভৰসা কৰে। তেওঁৰ মাহীবিলাকক অধিক জ্ঞানেৰে বিচাৰ কৰাৰ ওপৰত সন্মান আৰু ভৰসা নকৰি নিজৰ বিচাৰ সঠিক বুলি দৃঢ়বিশ্বাস কৰে, বিশেষকৈ ঈশ্বৰৰ কাৰ্যকালত য'ত তেওঁৰ মানুহবোৰক চলাই নিবলৈ চলাওঁতা হিচাপে যি যোগদান কৰিছে। ঈশ্বৰে তেওঁৰ মণ্ডলীক বিশেষ অধিকাৰ আৰু শক্তিৰে স্থাপনা কৰিছে য'ত কাৰোবাক অসন্মান আৰু অভাৱ কৰি কেতিয়াও কোনেও ন্যায়স্থান বুলি সংজ্ঞাত বুলি প্ৰমাণ কৰিব নোৱাৰি। যিজনে ইয়াক কৰে তেওঁ ঈশ্বৰৰ মাতকে জ্ঞাত কৰে। প্ৰিয়সকল, যিসকলে নিজৰ ব্যক্তিগত বিচাৰক শেষ বিচাৰ বুলি মত দি নিজক সন্মান কৰে তেওঁবিলাকে শেষৰ দিনত প্ৰথম পুনৰস্থানত ভাগ ল'ব নোৱাৰে, তেওঁবিলাকে দ্বিতীয় পুনৰস্থানত ভাগ ল'ব। কাৰণ পৃথিৱীত তেওঁৰ কাম বৃদ্ধি কৰিবৰ বাবে যিসকলে এই পোহৰ পথেৰে গঢ়ি দিবলৈ অতি কষ্টৰে লৈ আনিছিল সিহঁতে পথভ্ৰষ্ট কৰিবলৈ বিচাৰটোৱে চয়তানৰ প্ৰচেষ্টা। তেওঁৰ সত্যক আগবঢ়াই নিবলৈ ঈশ্বৰে যাক চলাওঁতা হিচাপে মনোনীত কৰি এই দায়িত্ব অৰ্পণ কৰিলে, যদি তেওঁলোকক সেই দায়িত্বত আওকাণত বা অজ্ঞাত কৰে তেতিয়াহ'লে উৎসাহিত কৰি তেওঁৰ মানুহবোৰক শক্তিশালী কৰা এই যি কামৰ বাবে তেওঁ ঈশ্বৰৰ ওচৰত অভিযুক্ত কৰি হৈছিল তাকে অজ্ঞান কৰে। ঈশ্বৰৰ যিকোনো কাৰ্য কৰা কৰ্মকৰ্তা ঈশ্বৰৰ এই নীতিবোৰ এৰি যায় আৰু যদি ভাবে তেওঁৰ শক্তি এই পথেৰে নহয় প্ৰত্যক্ষভাৱে ঈশ্বৰৰ পৰা বিচৰাটো, কেতিয়াও তেওঁ নিজকে এনে স্থানত নিয়ে য'ত শত্ৰুৱে অতি সহজে ভুলোৱা আৰু সেইজনৰ পৰাজয় হয় হ'ব। খ্ৰীষ্টানে খ্ৰীষ্টানৰ সৈতে আৰু মণ্ডলীয়ে মণ্ডলীৰ সৈতে এক হ'বলৈ প্ৰত্যেকজন বিশ্বাসীয়ে ইজনে সিজনক লগত অতি উচ্চৰ সম্বন্ধ ৰাখিব লাগিব। ইয়াক স্বৰ্গৰ ঈশ্বৰে জ্ঞানেৰে বন্ধুমুক্ত কৰি কৈছে। তেতিয়াহে মানুহে কৰা এই কামত ঈশ্বৰে আমালোকৰ সৈতে সম্বন্ধ ৰাখিবলৈ পাৰিব। প্ৰতিটো সংস্থাই পবিত্ৰ আত্মাৰ প্ৰতিনিধি কৰিব আৰু সকলো বিষয়ে এটা একত্ৰিত হ'ব আৰু ঈশ্বৰৰ অনুগ্ৰহেৰে শান্তিৰ বাতৰি গোটেই পৃথিৱীৰ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিব। পৌলে তেওঁৰ জীৱনৰ কামৰ মুখ্য কাল ঐতিহাসিক আৰু নতুন জীৱনৰ আৰম্ভণিত চিন হিচাপে তেওঁৰ প্ৰথম অতীতক সন্মান কৰিছিল। এই সময়ৰ পিছত খ্ৰীষ্টিয়ান মণ্ডলীত পাচনি হিচাপে পরিচর্যা করাটোই আরম্ভণির তারিখ হিসাবে দিছিল। এন্টিয়কত যেতিয়া শুভবার্তার পোহর অতি উজ্জ্বলভাবে জিলিকি আছিল, সেই সময়ত জেরুসালিমত থকা পাচনিবিলাকে অতি গুরুত্বপূর্ণ কাম একেলেঠাৰি করে আছিল। প্রতি বছরে পূর্বর সময়ত বিভিন্ন দেশের পৰা ভক্ত ইহুদীসকলে জেরুসালিম মন্দিরত আরাধনা করবলে আহিছিল। এই তীর্থযাত্রীসকলের ভিতর কিছুমান আবেগপূর্ণ ঈশ্বর ভক্ত আর কিছুমান ভাববাণীর নম্র ছাত্র আছিল। তেওঁলোকে ইজরায়েলে সকলের প্রতিজ্ঞার ত্রাণকর্তাজনক সাবলে অতি আগ্রহে বাট চাই আছিল। যিসকলে জানিছিল যে জেরুসালেম আহি গুট খোৱা বিভিন্ন দেশের নগরের পৰা অহা তীর্থযাত্রী সকলের আগত যীশুখ্রিস্টর বিষয়ে প্রচার করবলে জীবনত মহা বিপদ আহিব পারে, তথাপিও তেওঁলোকে আদমীয় সাহসেরে তীর্থযাত্রী সকলের আগত যীশুখ্রিস্টর বিষয়ে প্রচার করেছিল। ঈশ্বরের পবিত্র আত্মা তেওঁলোকৰ এই কাৰ্যত স্থিতি হৈছিল আৰু তেওঁলোকে প্ৰচাৰ কৰা সত্যক বহুতে বিশ্বাস কৰিছিল আৰু এই সত্য লৈ তেওঁলোকে নিজৰ নিজৰ নগৰলৈ ঘূৰি গৈছিল। এইদৰে এই সত্যৰ বীজ পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তলৈ আৰু বিভিন্ন জাতিলৈ প্ৰচাৰিত হৈছিল। নিজৰ দেশত নিজৰ মানুহৰ মাজত ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবলৈ ঈশ্বৰে মনোনীত কৰা বুলি বিশ্বাস কৰা বিখ্যাত শিক্ষা পিতরে জাকুব আৰু জোহানে এই কাৰ্যত নিযুক্ত আছিল। তেওঁলোকে যি দেখিছিল আৰু শুনিছিল এই সকলোবোৰ বিশেষ বিশ্বাসেৰেহে আৰু অতি সাৱধানেৰে সাক্ষাৎ দি তেওঁলোক এইদৰে অনুৰোধ কৰিছিল, আমি ভাৱদীসকলৰ বাক্য আগতকৈও দৃঢ় হৈ থকা পাইছোঁ, প্ৰথম পিঠৰ 1:19। তেওঁলোকৰ এই অনুৰোধ চুকত বাক্যই এইদৰে কৈছিল, এই কাৰণে যি যীশুক তোমালোকে কোচত দিলা তেওঁক ঈশ্বৰে প্ৰভু আৰু খ্ৰীষ্ট পাতিলে। ইজৰাইল সকলো মানুহ ইয়াক নিশ্চয়কৈ জানক। পাচনি কৰ্ম 2:26। প্ৰিয়সকল, আমি দেখিবলৈ পাওঁ যে যীশুখ্ৰীষ্টৰ প্ৰচাৰৰ কামত পাউল আৰু বাৰ্নাবাছ অতি সাহসেৰে আগবাঢ়ি প্ৰচাৰ কৰিছিল আৰু কষ্টৰ আৰু মৃত্যুৰ মুখত সন্মুখত গৈও তেওঁলোকে পিছপৰা নাছিল। যি দায়িত্ব তেওঁলোকৰ ওপৰত দিয়া হৈছিল সেই দায়িত্বক তেওঁলোকে বিশ্বাস কৰি আৰু সাহসেৰে তেওঁলোকে নিজ দায়িত্ব পৰিপূৰ্ণ হিচাপে পালন কৰিছিল। আৰু আমি চাবলৈ পাওঁ এই সিহঁতৰ সাহসৰ যোগেদি, এই শিষ্যসকলৰ সাহসৰ যোগেদি আজি শুভবাৰ্তা বিভিন্ন ঠাইত প্ৰচাৰ কৰা হ'ল। শ্ৰোতা, আমি এই আশীৰ্বাদ লাভ কৰিব পাৰিম যে তেওঁলোকে যি সাহস যি পবিত্ৰ আত্মাৰ যোগেদি প্ৰচাৰ কৰিলে, আমিও এই সাহস আৰু এই আত্মাৰ যোগেদি আমি আগবাঢ়িব পাৰিম। এনে আমাক ঈশ্বৰে আশীৰ্বাদ কৰক। আমি
বিশ্বাস কৰিছোঁ যে আপোনালোকে এই অনুষ্ঠানটো উপভোগ কৰি নিশ্চয় কিবা আশীৰ্বাদ পাইছে। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে বা প্ৰাৰ্থনা ৰিকুৱেষ্ট আছে, তেনে আপোনালোকে আমাক সম্পৰ্ক কৰিব পাৰে awrassamstudio@gmail.com-ত, নহ'লে হোৱাটছএপ নম্বৰ আছে 600112119। মোৰ নম্বৰটো আকৌ এবাৰ কৈছোঁ 600112119। ধন্যবাদ।